এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক, আলফা স্বাধীনক আলোচনালৈ আহিবলৈ আহ্বান, আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কেইবাগৰাকীও প্ৰাক্তন বিষয়া, বাতৰি পৰিৱেশকৰ মনৰ ভাৱ প্ৰকাশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান আৰু গুৱাহাটী মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত অহা দুদিনৰ বাবে আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা যোৱা নিশা প্ৰকাশ কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া খালী পদত নিযুক্তিৰ বাবে মুঠ 8,581গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে। যোৱা 10 ছেপ্টেম্বৰত 4,331গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই মেধা তালিকাৰ ভিত্তিতে চূড়ান্ত তালিকা প্ৰকাশ পাব। দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকাত মাধ্যম অনুসৰি জিলাভিত্তিত বাছনি লাভ কৰা চাকৰি প্ৰত্যাশীসকলৰ কাট অফ মাৰ্ক সন্নিৱিষ্ট কৰা হৈছে। এই সন্দৰ্ভত ওজৰ আপত্তি থাকিলে কাইলৈৰ পৰা 3 দিনলৈ জিলা প্ৰাথমিক সঞ্চালকালয়ত অভিযোগ দাখিল কৰিব পাৰিব। কাইলৈ শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি আৰু মাজুলী জিলাৰ প্ৰাৰ্থীয়ে অভিযোগ দিব পাৰিব। 29 অক্টোবৰত কামৰূপ, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মহানগৰ, ধুবুৰী আৰু দৰং জিলাৰ প্ৰাৰ্থীয়ে ওজৰ আপত্তি দাখিল কৰিব পাৰিব। একেদৰে 30 অক্টোবৰত নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, দক্ষিণ শালমৰা, মানকাছৰ, বৰপেটা আৰু কাছাৰ জিলাৰ প্ৰাৰ্থীয়ে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত দিনৰ 10 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব। সঞ্চালকালয়ৰ সূত্ৰে প্ৰকাশ কৰা মতে চূড়ান্ত মেধা তালিকা প্ৰকাশ পোৱাৰ লগে লগে দুয়োখন প্ৰাৰম্ভিক মেধা তালিকা স্বয়ংক্ৰিয়ভাৱে নাকচ হ'ব। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। শ্ৰীসিঙে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সেনাবাহিনীৰ শীৰ্ষ বিষয়া, চোৰাংচোৱা বিষয়া, শদিয়া আৰু তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে। এই বৈঠকত শেহতীয়াকৈ তিনিচুকীয়াত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ বৃদ্ধি, সীমান্ত নিৰাপত্তা আৰু সেনাবাহিনীৰ শিবিৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে আলফা স্বাধীনক আলোচনালৈ আহিবলৈ আহ্বান জনোৱাৰ কথা উল্লেখ কৰে। তেওঁ আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰে। এই বৈঠক সন্দৰ্ভত সঞ্চালক প্ৰধানগৰাকীয়ে এইদৰে কয়।
মই একচুৱেলি প্ৰত্যেক ডিষ্ট্ৰিক্ট ৰিভিউ কৰি আহি আছো। মই গুৱাহাটীৰ পৰা আৰম্ভ কৰি মৰিগাঁও, নগাঁও চব ডিষ্ট্ৰিক্ট হলো, লাষ্টত তিনিচুকীয়া আহি পালো। ইয়াতে ৰিভিউ কৰিলো আমাৰ পুলিচিং এক্টিভিটি, ছিকিউৰিটি এক্টিভিটি, বৰ্ডাৰ বিলাকত কি চলি আছে। চ' এটা ৰিভিউ হল, এটা মিটিং হল, আমি কথা পাতিলো, আৰ্মীৰ লগত এটা দুটা ঘটনা হৈছে, তেওঁবিলাকৰ বেৰা শুনিলো, তেওঁবিলাকে কি ক'ব বিচাৰে। চ' বেচিকেলি ৰিভিউ এণ্ড কোৱৰ্ডিনেশ্যন, আৰু আমাৰতো বেছিক এটাই কাম আছে, ৰাইজ আৰু ৰাইজক নিৰাপত্তা দিয়া, সুৰক্ষা দিয়া। চ' আমি আমাৰ যিটো কাম আছে তাত চেষ্টা কৰি আছো।
1985 চনৰ 24 মাৰ্চত আৰম্ভণি হোৱা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইবাগৰাকীও পূৰ্বৰ বিষয়া, কৰ্মচাৰী আৰু বাতৰি পৰিৱেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া দেৱেন তামুলী, মুকুল তালুকদাৰ আৰু শৈলেন্দ্ৰ দাসে প্ৰত্যাহ্বান নেওচি সীমিত সা সুবিধাৰ মাজত প্ৰথম অৱস্থাত বাতৰি সম্প্ৰচাৰৰ আৰম্ভণিৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। শ্ৰীতালুকদাৰে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শনৰ বাতৰি আৰম্ভ কৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ যথেষ্ট অৰিহণা আছে বুলি উল্লেখ কৰে। তেওঁ বৰ্তমান টেলিভিশ্যনৰ বাতৰি পৰিৱেশন ৰীতি সলনি হৈছে বুলিও মত প্ৰকাশ কৰে।
আচলতে আকাশবাণী গুৱাহাটীৰ যথেষ্ট মানে অৰিহণা আছে। যিবোৰ মানুহ আমাৰ ইয়াতে আহিছিল আধা ভাগেই আকাশবাণীৰ আছে, গতিকে সেই বাতৰি ছেকশ্যনৰ সেইখিনি সময়ৰ মানুহখিনি আমাক গাইড কৰে যে এনেকুৱা বুলেটিন এনেকুৱা কৰে, এনেকুৱাকে লিখে, এনেকুৱা এডিট কৰে। আমি ভিজুৱেলবোৰ এডিট কৰিব কলিকতাটো শিকিছো, যে বাতৰি যোৱাৰ লগে লগে ভিজুৱেলটো কেনেকে যাব লাগে। সেই ধৰক এজন মানুহ, কোনোবা এজন ফেমাছ মানুহ ঢুকালে, তেওঁৰ মানে যেতিয়া শ্মশানৰ শ্বটটো দিছে, মই ভায়লিন বজাইছিলো, তেওঁ কৈছে মিউজিক নিউজ এট মিউজিক কেনেকে গৈ আছে, মানে মেমো দিছিলে মোক, মুকুল তালুকদাৰে নিউজ এট মিউজিক।
আজিকালি সেইটো একেবাৰে সাধাৰণ কথা হয়,
এতিয়াতো একেবাৰে সাধাৰণ কথা, এটা শ্বট ৰিপিট কৰিব নোৱাৰো, সেম শ্বট কেনট বি ৰিপিটেড, এনেকে কৈ দিয়ে। এতিয়া চাওক আপুনি আজিৰ নিউজৰ পেটাৰ্ণটো এটা শ্বটকে বাৰে বাৰে দেখা থাকে,
যথেষ্ট কষ্টসাধ্য আছিলে তেতিয়া।
কিন্তু যদিও কষ্টসাধ্য আছিল, কিছু মজা আছিল বুলি যে কয়, মজা লৈ ভাল লাগে। নিউজৰ উপৰিও মই বহুত ডকুমেণ্টেৰী ফিল্ম বনাবলগীয়া কাৰণে, তেতিয়া মই কেতিয়াবা নিউজ ছেকশ্যন এৰি যাব লগা হয়, বহুত কেইখন ডকুমেণ্টেৰী ফিল্ম মোৰ হাতেৰে বনোৱা হৈছিল।
এতিয়াও অনুষ্ঠানৰ প্ৰাক্তন বাতৰি পৰিৱেশিকা আৰতী কলিতাই সংকটপূৰ্ণ সময়তো ব্যক্তিগত আৱেগ অনুভূতিৰ ঊৰ্ধলৈ গৈ বাতৰি পৰিৱেশনৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। তদুপৰি বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত ভাষা আৰু উচ্চাৰণৰ গুৰুত্বৰ বিষয়েও তেওঁ উল্লেখ কৰে। একেদৰে প্ৰাক্তন বাতৰি পৰিৱেশিকা বিজু ভৰালীয়ে নিজৰ সোণালী সময়ৰ অভিজ্ঞতা সোঁৱৰণ কৰি এতিয়াও বহুলোকে তেওঁৰ বাতৰি পৰিৱেশন মনত ৰখা কথাটোক লৈ সন্তুষ্টি ব্যক্ত কৰে।
এতিয়াও কিন্তু মই কওঁ সেই সময়ত দূৰদৰ্শনেই অকল আছিলেতো, সেইকাৰণে আজি ইমান বছৰৰ পিছতো এতিয়াও মানে মানুহে মোৰ মুখৰ সেইটো অলপমান কিবা এটা ঠিকেই আছে নেকি এতিয়াও পটককৈ মাতি পেলাই মানে কৈ দিয়ে, আপুনি অমুক বাইদেউ নহয় জানো। কিছুমানে হয়তো কয় আপুনি বাতৰি পঢ়িছিলে, আপোনাক ইমান ভাল লাগিছিলে, এনেকুৱা ধৰণৰ কথাবোৰ কয়, সেইবোৰ ভাল লাগে। আমি প্ৰথম প্ৰথম ওলাইছিলোঁ কাৰণে মানুহে ৰৈ থৈ আছিলে হয়তো যে আজি মানে বাতৰি আহিব, এতিয়া মানে চাব কোনে পঢ়িছে, আৰু নামবিলাকে মুখত চাওঁ যে অমুক ওলাব তমুক ওলাব বুলি পেলাই বোলে কম্পিটিশ্যন লাগি যায়। এতিয়াও কিন্তু দেই সঁচাকৈ বৰঠাকুৰ মানুহে মোক ৰাস্তাই ঘাটে দেখিলে কোনোবা কোনোবাই সোধে।
দৃষ্টিপাত অনুষ্ঠানটোৰ পৰিকল্পনা প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 127 সংখ্যক খণ্ড। এই অনুষ্ঠান দিনৰ 11 বজাত আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ছট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষীৰ উপ আয়ুক্ত কাৰ্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ 11 বজাৰ পৰা পৰহিলৈ দিনৰ 11 বজালৈ এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ'ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধুৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা দিয়া হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হৈছে। ঠেলা, ৰিক্সা, ঘোঁৰাগাড়ীকে ধৰি লঘু বাহনসমূহ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ ভৱনলৈ এই পথছোৱাত এই সময়ছোৱাত চলাচলৰ অনুমতি দিয়া হ'ব। তদুপৰি আন্তঃজিলা বাছসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰেহে চলাচল কৰাৰ অনুমতি দিয়া হৈছে। ভৰলুমুখৰ দিশৰ পৰা চানমাৰী অভিমুখী চিটি বাছসমূহ HB ৰোড নাইবা AT ৰোডৰ বিকল্প পথ ল'বলৈ কোৱা হৈছে। একেদৰে চানমাৰী দিশৰ পৰা অহা চিটি বাছ তথা অন্যান্য বাহনসমূহ পাণবজাৰৰ ছেচন ন্যায়াধীশৰ আদালতৰ সন্মুখেৰে ভৰলুমুখলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। গেৰুকামুখৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সুদীৰ্ঘ 22 বছৰৰ মূৰত পৰহি পৰীক্ষামূলকভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিৰ্মাণকাৰী সংস্থা NHPCৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ 8টা টাৰ্বাইনৰ 1 নম্বৰ ইউনিটটো মুকলি কৰি বিদ্যুৎ উৎপাদনৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে 2003 চনত নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি 20টাৰো অধিক দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ ফলত এই প্ৰকল্পটো নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰে। 2019 চনত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হয় আৰু পৰহি প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। বাকী থকা 7টা টানেল চলিত বৰ্ষৰ নৱেম্বৰতে মুকলি কৰাৰ বাবে বাট নিৰ্মাণকাৰী সংস্থা NHPCয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইপিনে প্ৰকল্পটোৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ সময়তে কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে NHPCৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কালি গুৱাহাটীত এখন সংবাদমেলত পৰিষদে গেৰুকামুখত নিৰ্মিত এই বৃহৎ নদীবান্ধে নামনি সোৱণশিৰি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত নকৰা পৰ্যন্ত নদীবান্ধ বন্ধ ৰখাৰ দাবী তোলে। এই উদ্দেশ্যে পৰিষদে 28 অক্টোবৰৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদমেলত ঘোষণা কৰে। পৰিষদে প্ৰতিখন জিলা সমিতিৰ যোগেদি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ এই উদ্দেশ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও প্ৰকাশ কৰে। গোৱালিয়ৰত অনুষ্ঠিত 16 চম্বল আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ 2025ত অনচুনী চিখে নামৰ চুটি ছবিখনৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া তথা লেখক কবি সাহিত্যিক পৰিচালক ডঃ পাৰ্থ সাৰথি মহন্তই শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰত অনুষ্ঠিত উত্তৰ পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উত্তৰ পূবৰ বিশেষ শিতানত এই ছবিখনে শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চুটিছবিৰ বঁটাৰ লগতে বিশিষ্ট অভিনেত্ৰী হিমা বিশ্বাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰিছিল। ইপিনে বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী আদ্য শৰ্মাৰ সোঁৱৰণত অসম নাট্য সন্মিলনে আগবঢ়াই অহা আদ্য শৰ্মা শিল্পী বঁটা এইবেলি চিত্ৰ ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক তথা অভিনেতা দিগন্ত মাধৱ গোস্বামীক প্ৰদান কৰা হ'ব। শিল্পীগৰাকীয়ে নিজৰ শিল্পকলাৰ অনুষ্ঠান পূৰ্ণ শিল্পমৰ জৰিয়তে শব্দ, সুৰ আৰু শিল্পকলাৰ ক্ষেত্ৰখনত অৱদান আগবঢ়াই আহিছে। অহা 2 নৱেম্বৰত নলবাৰী নাট্য মন্দিৰত দিগন্ত মাধৱ গোস্বামীলৈ আদ্য শৰ্মা শিল্পী বঁটা 2025 আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে। নলবাৰীৰ মাজদিয়াস্থিত জিলা নামঘৰত কালিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ অনুষ্ঠানত অংশ লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰী ভৱেন্দ্ৰনাথ ডেকাই গুৰুজনাই সৃষ্টি কৰা নামঘৰ আৰু অংকীয়া নাটে শৃংখলিত সমাজ নিৰ্মাণৰ প্ৰয়াস কৰিছিল বুলি মত প্ৰকাশ কৰে। এই অনুষ্ঠানত পদাধিকাৰগৰাকীয়ে অংকীয়া নাট সমাৰোহ উপলক্ষে প্ৰকাশিত সাঁচিপাত নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে। কাইলৈ সামৰণি পৰিবলগীয়া এই নাট সমাৰোহত গুৰুজনাৰ কেলিগোপাল নাটখন 6খন জিলাৰ শিল্পীয়ে একেলগে মঞ্চস্থ কৰিব। ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে 12,011 বিশেষ ৰেল চলাচল কৰোৱাই আছে। যোৱা বছৰৰ এই সময়ছোৱাত 7,724 উৎসৱ বিশেষ ৰেল চলাচল কৰোৱা হৈছিল। উত্তৰ পূব সীমান্ত ৰেলৱে যোৱা ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ ৰেলপথসমূহত 620 যাত্ৰাৰ বাবে 48 উৎসৱ বিশেষ ৰেল চলাচল কৰাই আছে। যাত্ৰীসকলৰ সুবিধাৰ্থে কাটিহাৰ, নিউ জলপাইগুৰি, গুৱাহাটীকে ধৰি মুখ্য ষ্টেচনসমূহৰ পৰিসৰ, যাত্ৰীৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা, অতিৰিক্ত টিকট কাউণ্টাৰ, স্বয়ংক্ৰিয় টিকট ভেণ্ডিং মেচিনকে ধৰি বিভিন্ন ব্যৱস্থা কৰা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz-ৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক ঋতুপৰ্ণ বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ভাৰতীয় জীৱন বীমা নিগমে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আদানী গোষ্ঠীত 33,000 কোটি টকা বিনিয়োগ কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ টোলগেটৰ পৰা যোৱা 4টা বিত্তীয় বৰ্ষত 1,767 কোটি টকা মাচুল সংগ্ৰহ কৰিছে। এই বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। ৰাজ্যৰ নাৰী সমাজৰ মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যত শীঘ্ৰেই বহুবিবাহ বন্ধ কৰাৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলাত কালি আয়োজিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত এই কথা ঘোষণা কৰে। অসমীয়া খবৰ কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। অহা ডিচেম্বৰ আৰু জানুৱাৰী মাহত আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ পৰা কেইবা নিযুত বেৰেল খাৰুৱা তেল ভাৰতৰ বন্দৰ পাবহি। বাতৰিটো ৰাছিয়াক বাদ দি আমেৰিকাৰ পৰা তেল ক্ৰয় আৰম্ভ ভাৰতৰ শিৰোনামেৰে আমাৰ অসম কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ টিকটৰ অগ্ৰিম বুকিঙে অভিলেখ গঢ়াৰ বাতৰিটো দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। পৰিৱেশকৰ্মী মেধা পাটেকাৰে শিলসাকু আৰু পলাশবাৰীত উপস্থিত হৈ উচ্ছেদিত তথা স্থানীয় লোকৰ সৈতে মত বিনিময় কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ঋতুপৰ্ণা। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ ডুবিয়া ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে কালি মহিলা সমাৰোহ অনুষ্ঠিত হয়। সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত গহপুৰ জিলা সমিতিৰ আতিথ্যত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই সমাৰোহত কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী আৰু চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। এই সন্মিলনতে চুতীয়াসকলৰ গৌৰৱোজ্জ্বল ঐতিহ্য, সংস্কৃতি তথা জাতিৰ মহত্ব সমাজত প্ৰতিষ্ঠাৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমন্বয় সম্প্ৰীতিৰ এনাজৰি গঢ়ি তোলাৰ ক্ষেত্ৰত চুতীয়া জাতি মহিলা সন্মিলনৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত মানকটা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান কালি বকুল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মানকটা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত 3খন বিদ্যালয় তিমনা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰণামী কোঁৱৰ ফুকন, উজনি হাতীমুৰা প্ৰাথমিক বিদ্যালয়ৰ উষাৰাণী বৰুৱা আৰু 16 নম্বৰ টেমত প্ৰাথমিক বিদ্যালয়ৰ আনন্দ বেহেৰাই অৱসৰ গ্ৰহণ কৰাত কালি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক। আলফা স্বাধীনক আলোচনালৈ আহিবলৈ আহান। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কেইবাগৰাকীও প্ৰাক্তন বিষয়া বাতৰি পৰিৱেশকৰ মনৰ ভাৱ প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান। আৰু গুৱাহাটী মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত অহা দুদিনৰ বাবে আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।